এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কামাখ্যাধামত আজিৰে পৰা অম্বুবাচী মহাযোগ, প্ৰবৃত্তিৰ লগে লগে নিশা 9:08:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। বিগত 5 বছৰত ৰাজ্যত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন ঘটা বুলি পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ। অসম প্ৰিমিয়াৰ লীগৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লীগৰ ট্ৰফী লগ মুকলি আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। এতিয়া শুনক বিতং বাতৰি। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
हम लोग जो है कामाख्या के दरबार में हर साल आते हैं, जन्म जन्म से हम यहाँ आए हैं और हमारे गुरुपुरे के माध्यम से यहाँ आते रहे और आज भी हम आ रहे हैं। हमारे परंपरा यह चल ही रहा है और चलते आया है और ये हर साल की तरह इस साल भी हम लोग यहाँ माँ के दरबार में पहुँचे हैं हजारों की संख्या में और साधना में लीन है। जब यज्ञ भी यहाँ पर भोजन आदि है पर भी ये जो भी है सब साधना की पाठ और अंश के हिसाब से है। हम लोग जप तप में, पूजा पाठ में, योग साधना में, यज्ञ आदि में और अलग अलग खाड़ेश्वरी, मौन व्रत, दूधाधारी, फलहार इस तरह से लेकर के हम लोग यह साधना करते हैं। 3 दिन 3 रात्रि यहाँ रहने का अर्थ होता है कि जो साल भर में हमें जो साधना करने से जो फल प्राप्त होता है, माँ का आशीर्वाद कृपा लाभ होता है, वो 3 रात्रि यहाँ रहने से वो प्राप्त हो जाता है। और हम लोग समाज व्यवस्था में लीन हैं, समाज के कार्यकर्ता, धर्मगुरु होने के नाते समाज के लोगों को আশীর্বাদ দেনা পড়তা হয়, সমাজ কে সাথে মিলজুল করকে রেনা পড়তা হয়।
গুয়াহাটী পৌর নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি আৰম্ভ হোৱা অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপন বাহিনীৰ লগতে এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানী যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই অনা বাহনসমূহ নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন থকা স্থানত ৰ'ব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব পাৰিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকল টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2 কোটি 93 লাখ 31,782 গৰাকী পৰ্যটকে অসম ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 গৰাকী বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমনৰ বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ ৰাজ্যখনৰ পথ যোগাযোগ উন্নয়ন, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈ অসমলৈ পৰ্যটকৰ আগমন ঘটে। ৰাজ্যখনৰ ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহিছে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহণ ইদিয়েও ৰাজ্যত পৰ্যটকৰ আকৰ্ষণ কৰে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগ' আৰু ট্ৰফী মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। APLত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে APL অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে ইতিবাচক দিশ। এই লীগৰ জৰিয়তে বহু প্ৰতিভা চিনাক্ত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু ন্যায়িক দপ্তৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। ডিমৌ আলোন নগৰৰ নৱনিৰ্মিত বকুলবনত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত ডিমৌ সমজিলা আয়ুক্ত লুকুমণি বৰাই তেওঁক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্ৰীগৰাকীক ডিমৌ পৌৰসভা আৰু সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শপতগ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
পদেন সদস্য হিচাপে ডিমৌ পৌরসভার আজি শপথ গ্রহণ করলো। আমার সমজিলা আয়ুক্তে শপথ গ্রহণ করালে, লগতে আমার পৌরসভার পৌরনেত্রী আর সদস্য সদস্য সরকারি বিষয়া সকল আছে। একটা নতুন নত্ব আনিছে, নতুন পরিবেশত আজি শপথ গ্রহণ করেছে। আর ডিমৌ রাইজর কারণে একটা ভাল খবর যে বকুল বন এখন আমি পাইছো, যত আমি ছাত্র ছাত্রীর পর আরম্ভ করে জ্যেষ্ঠ সকলের পর আরম্ভ করে সকলে এই পরিবেশ আমি ধরে রাখব লাগিব। আর মই ভাবো যে ডিমৌ পৌরসভা ইমান ধুনিয়া একটা পরিবেশ গড় দিলে, তারবাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন।
নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত বিমল বৰাৰ দৰে শিক্ষকৰ প্ৰাসংগিকতা শীৰ্ষক এটা বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। কৃতি শিক্ষক বিমল চন্দ্ৰ বৰা স্মৃতি ৰক্ষা সমিতিয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। উত্তৰ পূৰ্বাঞ্চলত HIV ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত HIV আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰা প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 গ'লত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ডাৰ্ভে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযোগ প্ৰভৃতিৰ লগে লগে নিশা 9:08 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।